এয়া আকাশবাণী গুৱাহাটী। স্থানীয় আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম সন্তান লাভলীনা বৰগোহাঁই পেৰিছ অলিম্পিকত জয়লৈ অভিযান আৰম্ভ, প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰা লাভলীনালৈ মুখ্যমন্ত্ৰী অভিনন্দন। ৰাজ্যিক কেবিনেটৰ বৈঠকত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত 47 লাখ হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত। ই শ্ৰম পৰ্টেলত অন্তৰ্ভুক্ত প্ৰব্ৰজিত 6 লাখ শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ দলঙৰ বাবে 3030 কোটি টকা ধাৰ্য, 2025 চনৰ জুন মাহৰ ভিতৰত দলংখন মুকলি কৰাৰ আশ্বাস। আৰু কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 165লৈ বৃদ্ধি, সেনাবাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। পেৰিছ অলিম্পিকৰ পঞ্চম দিনা আজি অসমৰ লাভলীনা বৰগোহাঁয়ে বক্সিঙৰ মধুময়ত শিতানৰ 75 কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ সুমিভা হস্তাদক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক দখলেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ এই ফলাফলে অনুৰাগীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে পূৰ্বে 69 কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী এইবাৰ প্ৰথমবাৰৰ বাবে অলিম্পিকত 75 কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হৈছে। অহা 4 আগষ্টত খেলুৱৈগৰাকী কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আজি লাভলীনাৰ বিজয় যাত্ৰা অপূৰ্ব বুলি মন্তব্য কৰে। তেওঁ কয় যে খেলুৱৈগৰাকী কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাটোৱে অসমবাসীক উৎফুল্লিত কৰি তুলিছে। তেওঁ ৰাজ্যখনৰ জনসাধাৰণৰ হৈ খেলুৱৈগৰাকীক আন্তৰিক অভিনন্দন আৰু পৰৱৰ্তী খেলসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাভলীনাৰ আজি জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী খেলৰ বাবে শুভকামনা জনাইছে। ইফালে ভাৰতীয় বক্সাৰ আৰ্চাৰ শ্বুটাৰ আৰু শ্বাটলাৰসকলে আজি নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হয়। বেডমিণ্টনত পি ভি সিন্ধু আৰু এলেক্সি চেনে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ইষ্টনিয়াৰ ক্ৰিষ্টিন টিউবাক 21-5, 21 ড্ৰত পৰাজিত কৰে। ইফালে পুৰুষৰ ছিংগলছত এলেক্সি চেনে ইণ্ডোনেছিয়াৰ জনাতন ক্ৰিষ্টিক 21-18, 21 বাৰত পৰাজিত কৰে। শ্বুটিঙৰ 50 মিটাৰ ৰাইফলৰ 3 পজিচন শিতানৰ যোগ্যতা নিৰূপণ খেলত স্বপ্নিল কৌশলে 590 স্কোৰ অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে একেটা শিতানত ঐশ্বৰী প্ৰতাপ সিং টোমাৰে ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয়। একেদৰে মহিলাৰ টেষ্ট শ্বুটিঙত শ্ৰেয়াচী সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ'ব। আনহাতে অনুজ আগৰৱালে অস্ত্ৰচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানৰ গ্ৰুপীৰ 9ম স্থানত থাকে। ইফালে সূৰ্যা আকুলাই টেবুল টেনিছৰ এখন খেলত ছিংগাপুৰৰ চিয়াং জঙৰ সন্মুখীন হ'ব। আৰ্চাৰীত দীপিকা কুমাৰীয়ে মহিলাৰ ৰাউণ্ড 16ত প্ৰৱেশ কৰিছে। ভাৰতে এইবাৰ অলিম্পিকত এতিয়ালৈকে 2টা পদক লাভ কৰিছে। ৰাজ্যিক কেবিনেটৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেটত ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহক পৰিচালনাৰ বাবে থকা গ্ৰাম্য পৰিষদৰ তথা গ্ৰাম্য উন্নয়ন পৰিষদসমূহত মুঠ 475টা সচিব পদৰ বাবে অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকী কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোৱাহ দেখিবলৈ পোৱা গৈছিল আৰু সেয়েহে এইবাৰ এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব। অৰুণোদয় থ্ৰীত প্ৰায় 47 লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ই শ্ৰম পৰ্টেলত অন্তৰ্ভুক্ত 6 লাখ প্ৰব্ৰজিত শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। আজিৰ বৈঠকত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ দলঙৰ বাবে 3030 কোটি টকা ধাৰ্য কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। 2025 চনৰ জুন মাহৰ ভিতৰত এই দলংখন মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যকাল আৰু দুবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেবিনেটে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে ধুবুৰী ৰুচি বিমানবন্দৰৰ নাম সলনি কৰি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। সমগ্ৰ শিক্ষা অভিযানে অহা বছৰৰ 6 জানুৱাৰীত আৰম্ভ কৰিবলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ কৰিছে। এই কাৰ্যসূচী 6 জানুৱাৰীত আৰম্ভ হ'ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ 18 জানুৱাৰীৰ পৰিৱৰ্তে 17 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ 6 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 4 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। 4 ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ স্বমূল্যায়ন হোৱাৰ বিপৰীতে 5ৰ পৰা 7 ফেব্ৰুৱাৰীলৈ বহি মূল্যায়ন হ'ব। আৰু এটা সংশোধনী অনুসৰি পশ্চিম কাৰ্যালয় জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আজিৰ এই জিলাখন তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ তালিকাত অন্তৰ্ভুক্ত আছিল। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰথম পৰ্যায়ৰ গুণোৎসৱ 11খন জিলাত, দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ 14খনত আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱ 10খন জিলাত অনুষ্ঠিত হ'ব। মৰাণ জিলাত 3 আগষ্টত হ'বলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কাৰ্যৰ প্ৰস্তুতিৰ বুজ লবলৈ আজি মন্ত্ৰী বিমল বৰা আৰু পীযুষ হাজৰিকা জাগীৰোডত উপস্থিত হয়। মন্ত্ৰী দুগৰাকীয়ে সংশ্লিষ্ট বিষয়া তথা দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আহান জনায়। 2026 চনৰ ভিতৰত টাটাই এই প্ৰকল্পৰ কাম সম্পন্ন কৰিব। প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'বলগীয়া এই প্ৰকল্পত প্ৰায় 27,000 কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। 3 আগষ্টত মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ ভূমিপূজন কৰিব।
सुधारवादी है नहीं है वो दंड प्रधार। टेक्नोलॉजी का अधिक उपयोग मिलेगा देश न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए है इसमें कई प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपने
মাজৰ 24-25 বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে উন্নয়ন, কৰ্মসংস্থাপন, সৃষ্টি, কল্যাণ, মহিলা ভাৰ আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ৰাজ্যসভাত প্ৰকাশ কৰে। ৰাজ্যসভাত আজি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ নীতিত বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ নীতিত অটল আস্থা ৰখাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কৃষি খণ্ডত আবণ্টন হ্ৰাস পোৱা বুলি বিৰোধী দলে কৰা অভিযোগ খণ্ডন কৰে। তেওঁ কয় যে শিক্ষা, নিয়োগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত 1,48,000 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ইফালে দেশত জাতিৰ লোকপিয়লৰ দাবীৰে বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 12 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সদস্যসকলে বিষয়টো সদনত উত্থাপন কৰাৰ চেষ্টা চলায়। পাছত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টি আৰু অন্যান্য দলৰ সদস্যসকলে সদনৰ মাজত তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষ এম বিৰলাই প্ৰতিবাদ দলৰ সদস্যসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষই প্ৰশ্নকাল চলাই নিয়াৰ চেষ্টা কৰে। তেওঁ কয় যে পূৰ্বে পৰিকল্পিতভাৱে সদনৰ কাৰ্যসূচীত ব্যাঘাত জন্মোৱাটো উচিত নহয়। সংসদৰ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত বিৰোধী পক্ষৰ ব্যৱহাৰৰ বাবে সমালোচনা কৰে। তেওঁ কংগ্ৰেছক সেনাবাহিনীৰ বিৰুদ্ধে মন্তব্য কৰি দেশক দুৰ্বল কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে। শ্ৰীৰিজিজুৱে লগতে কংগ্ৰেছে দেশত হিংসাক উচতনি দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে। হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাৰ বাবে সদনৰ কাম কাজ দিনৰ 12 বজালৈ স্থগিত ৰখা হয়। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনো হস্তুতি দেৱীৰ পৰা। কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 165লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত 104 জন লোকক বিভিন্ন হস্পিটেলত চিকিৎসা প্ৰদান কৰি থকা হৈছে। লোকত পক্ষ থকা মৃতদেহ উদ্ধাৰৰ বাবে আৰক্ষীৰ স্পেচৰ নিয়োগ কৰা হৈছে। অঞ্চলটোত কেইবাটাও উদ্ধাৰকাৰী দল আৰু আঞ্চলিক সেনা বাতিলোৱা নিয়োগ কৰা হৈছে। ইপিনে মালপ্পুৰম জিলাৰ চাৰ নদীৰ পৰা বহুকেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনত কালি ভয়াৱহ ভূমিস্খলনত নদীৰ পানীয়ে এই মৃতদেহসমূহ উটুৱাই লৈ যায়। ভূমিস্খলনত প্ৰায় 200 জন লোক এতিয়া সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে যদিও এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেনা, নৌসেনা, বায়ুসেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা অন্যান্য সংস্থাসমূহে যুটীয়াভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। স্থাপন কৰা 45টা সাহায্য শিবিৰত 3,000তকৈও অধিক লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ মালপ্পুৰম, ৱায়নাড, কোন্নুৰ আৰু কাছাৰকোডত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বিভাগৰ কৰ্তৃপক্ষই তিৰুৱনন্তপুৰম আৰু কোল্লামৰ বাহিৰে 12খন জিলাৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মাছ শাখাৰ কণ্ঠস্থৰ পৰীক্ষা অৰ্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। মাছ শাখাৰ পৰা জনোৱা মতে অনুবৰ্জ্য কাৰণবশতঃ পৰহিলৈৰ পৰা হবলগীয়া পূৰ্বঘোষিত কণ্ঠস্থ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ এই অডিচন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু পেট্ৰলৰ উপৰি নিৰ্হাৰ ব্যুৰৰ বাবেও একেলগে অডিচন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্থ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে মোবাইলত অডিচনৰ তাৰিখ আৰু সময় বাৰ্তা প্ৰেৰণ কৰা হ'ব। যদি আবেদন কৰাৰ কোনো পাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তে নিজৰ কণ্ঠস্থ পৰীক্ষাৰ দিন সময় সম্পৰ্কে অৱগত নহয় তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 9401083018 নম্বৰত হোৱাটছএপযোগে যোগাযোগ কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকৰ মাত শাখাৰ অপেনিং শিল্পৰ স্বীকৃতি পোৱাসকলৰ তালিকা 24 ছেপ্টেম্বৰৰ বিয়লি 3 বজাত প্ৰকাশ কৰা হ'ব। দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলিত বৰ্ষৰ MBBS, BDS আদি পাঠ্যক্ৰমত নামভৰ্তি কাউন্সেলিঙৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব। মেডিকেল কাউন্সেলিং কমিটীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কাউন্সেলিং পৰ্ব অহা 14 আগষ্টত আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ড০ বি শ্ৰীনিবাসে পঞ্জীয়ন আৰু কাউন্সেলিং সম্পৰ্কীয় সকলো ধৰণৰ অগ্ৰগতিৰ বিষয়ে অৱগত হ'বলৈ শিক্ষাৰ্থীসকলক মেডিকেল কাউন্সেলিং কমিটীৰ ৱেবছাইটত প্ৰাপ্তি ৰাখিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে এই কাউন্সেলিঙৰ জৰিয়তে MBBS পাঠ্যক্ৰমত দেশৰ প্ৰায় 1,10,000 আৰু BDSৰ প্ৰায় 21,000 আসনৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ অধীনত পাঠ্যক্ৰমটোৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। সূচনা হৈ অহা 14 আগষ্টৰ পৰা 21 আগষ্টলৈ কাউন্সেলিং সম্পন্ন হোৱাৰ পাছত 23 আগষ্টত আসন আবণ্টনৰ ফলাফল ঘোষণা কৰা হ'ব। আনহাতে 6 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায়ৰ কাউন্সেলিং সম্পন্ন হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ আসন আবণ্টন 11 আৰু 12 ছেপ্টেম্বৰত আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ আবণ্টন প্ৰক্ৰিয়া 13 ছেপ্টেম্বৰত সম্পন্ন হ'ব। একেদৰে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট ফাইজে অহা 11 আগষ্টত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হৈছে। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাণীখাটা থানাৰ অন্তৰ্গত সাহুপাৰী গাঁৱত আজি AK-56 ৰাইফল আৰু গুলী উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ কোনো বিদ্ৰোহী সংগঠনৰ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে নগাঁও জিলাৰ কলিয়াপুৰ কৃষক পৰিষদে কঠীয়া বিতৰণৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ বৰণিকাৰ পথাৰত উপস্থিত হৈ আজি আনুষ্ঠানিকভাৱে কৃষকসকলৰ মাজত কঠীয়া বিতৰণ কৰে। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দলগাঁও, নিজৰি, বৰপগুৰা, বামভেটি, ৰঙৰি, দলনি আদি অঞ্চলত কঠীয়া বিতৰণ কৰা হয়। এই কাৰ্যসূচীয়ে অঞ্চলটোৰ প্ৰায় 18,000 বিঘা কৃষিভূমিত ভূঁই ৰুব পৰাকৈ কৃষকসকলক সহায় কৰিব বুলি জানিব পৰা গৈছে। বানপুৰ জিলাৰ ৰাজ্য চৰকাৰৰ আহানভাৱে আজিৰ পৰা অমৃত বৃক্ষ আন্দোলন মুকলি কৰা হৈছে। সেই অনুসৰি এক পেৰ মাকে নাম শীৰ্ষক শ্লোগানেৰে আজি বাক্সা জিলাৰ বন প্ৰাধিকৰণৰ তামুলপুৰ বনাঞ্চলি কাৰ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰথমজনৰ কাৰ্যসূচী অনুসৰি আজিৰ জিলাখনৰ গৰিষ্ঠ অঞ্চলত বিভিন্ন শিক্ষানুষ্ঠান, অংগনবাদী কেন্দ্ৰ, আৰক্ষী থানা, চাহ বাগিচা, আম্মসহায়ক গোট আদিকে ধৰি বৰ্ণগত স্থানত প্ৰায় 3 মাহতকৈও অধিক গছপুলি ৰোপণ আৰু বিতৰণ কৰা হয়। যোৰহাট জিলাৰ তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা জাজিমুখ শাখা ছাত্ৰ সন্থাৰ সহযোগত আজি বান ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ শিক্ষণ সামগ্ৰী বিতৰণ কৰা হয়। জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি আয়োজিত কাৰ্যসূচীত বানৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা 8 শতাধিক ছাত্ৰ ছাত্ৰীক ছাত্ৰ সংগঠনটোৱে শিক্ষণ সামগ্ৰী বিতৰণ কৰে। নটসূৰ্য প্ৰণী শৰ্মাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি নটসূৰ্য সোঁৱৰণী উদযাপন সমিতিৰ উদ্যোগত আজি এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুপৰ আৰম্ভণিতে নটসূৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। এই কাৰ্যসূচীত সংগীত শিল্পী প্ৰণৱ বেনাৰ্জী, মনীষা হাজৰিকা আৰু অভিনয় শিল্পী উপকুল বৰদলা আৰু মনয়া গোস্বামীয়ে অংশগ্ৰহণ কৰে। অসম সন্তান নাভনা বৰগোহাঁই পেৰিছ অলিম্পিকত জয়ৰে অভিযান আৰম্ভ। প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰাৰ অভিনয় মুখ্যমন্ত্ৰীৰ অভিনন্দন। ৰাজ্যিক কেবিনেটৰ বৈঠকত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ 47 লাখ হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত। ইছৰ পৰ্টেলত অন্তৰ্ভুক্ত 6 লাখ প্ৰৱজিত শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণৰত দলঙৰ বাবে 3,030 কোটি টকা ধাৰ্য। 2025 চনৰ জুন মাহৰ ভিতৰত দলংখন মুকলি কৰাৰ আশ্বাস আৰু কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 165লৈ বৃদ্ধি। সেনাবাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। আমাৰ